হেল্ল'
দহটা বাজিবলৈ দুই মিনিট আছে। হেল্ল' প্ৰথমে কি কৈছ কচোন? হেল্ল' অ হেল মানে হে হে নৰক মই মদাহী হৈনাৰ, কিন্তু কোনেও মোক মদাহী বুলি নকয়। কিয় নকয়? তাতে ইমান ভিডিঅ' পঠাইছো, কোনেও মোক মদাহী বুলি নকয়। কিয় নকয়? কিয় নকয়? মইতো তামাম ভাং খাওঁ, মোক কোনেও ভাঙৰা বুলি নকয়। কিয় নকয়? কি কাৰণে নকয়? কিবা এটা কাৰণ আছে?
আধ্যাত্মিক শক্তি এটা আছে।
এখন আজি মই আজি গোটেই দিনটো ইমান কাম কৰিছো, মই শুই থাকো আজি গোটেই দিনটো, গোটেই ৰাতিপুৱা 6:30 পৰা 6:30 এনেকুৱা কাম কৰিছো। এটা ডাঙৰ প্ৰেচাৰ পাম্প লগাই ফাইভ ষ্টাৰ হোটেলত এইটো কি শ্বাৱাৰ কেনেকে কিমান জোৰে গৰম আৰু ঠাণ্ডা পানী আহে, গা ধুব লাগে, সেইটো মই কৰি ললো এতে। গতিকে তই আহি পেলাই মোক ঘৰত এবাৰ গা ধুই যা, কেনেকুৱা লাগে চাই লওঁ। আজি মই সেইটোৱে কৰিলো। মোৰ আৰু চা, মই আছিলো, মই পুনৰ মুচিক ভৱ হলো নহয়, পুনৰ মুচিক ভৱ। কাৰণ মই 25 বছৰ বৰ 45 মিনিট সময় বৰ বঢ়িয়াকে গা ধুওঁ, হা, গৰম গৰম পানী দি ফুল ফৰ্চত। মোৰ আজি 4 বছৰ মই ধোৱা নাই। এতিয়া কি কথা হল, মই আকৌ ৰজ গুণত গুচি গলো। ৰজ তম আৰু সত্ব তিনিটা গুণ আছে
নহয়।
মই আজি ৰজ গুণত গুচি গৈ ধাম ধুম দুইবাৰ হেৰি এইটো কি আঠগাঁৱত গৈছো আৰু দেখিছো চাৰাভাটিত চেকিং চলি আছে, চবকে যিমান মটৰচাইকেল হেৰি কৰিছে চবকে ধৰিছে। মই এইপিনে গৈছো, কিন্তু মোক কিয় নধৰে? মই হেলমেটো পিন্ধা নাই, মই হেলমেটো নিপিন্ধো, মোক কিন্তু কোনেও মাত মাতা নাই। মই তাতে এবাৰ গলো, বস্তু আনিলো, দুবাৰ বস্তু য'ত কিনিলো তাতে আকৌ মোবাইল ফোনটো এৰি থৈ আহিলো। পিছৰ পৰা আকৌ গৈছো, মই ভাবিছো আকৌ এইবাৰটো চাগে মোক আকৌ ধৰিব। মই গৈছো, মোক পিছৰ বাৰো কোনেও একো মাত নামাতিলে। হেৰি চেৰাপ ভাটিত আছে, তাৰপিছত চাবি পুলৰ ওচৰতো আৰু 5টা পুলিচ, পুলিচে পুলিচ ধৰি আছে, লাইচেঞ্চ চাইছে, আল চাইছে, বাল চাইছে, মোক একোৱে কিয় নকৰে? নাপায় একো চিনি। মই তিলকো পিন্ধা নাই, গাও ধোৱা নাই নহয়, মই গা নুধুলে মই তিলক নিপিন্ধো নহয়, মোৰ মূৰত তিলকো নাই। মই সাধাৰণ হাফ পেণ্ট এটা আৰু নীলা চাৰ্টটো পিন্ধি মই গৈছো, কিন্তু মোক কিন্তু নামাতে, চবকে ধৰিছে তাতে। চা, মই এখন ভাঙিব আহিছো, মই অকল বগা মানুহ মাৰিম,
বাকী ভালে, খবৰ ভাল আছে বাকী।
মোৰ খবৰ ৰবৰ, খবৰ হল ৰবৰ, হয় না? দেখছে না, এটা গকুল রাজবংশী, এই গকুল রাজবংশী চিনি পা নেকি?
গকুল রাজবংশী চিনি নাপালো।
হ্যাঁ, ই মোক কৈছে আপুনি মোক ইগনোর কৰিছে। মই কিয় ইগনোর কৰিম? মই ইগনোর কৰা নাই, মই চাই আছো। এখান ভাংবাক লাগি মই আইছো, কোনোবা যদি আইছি তাক আইবা দে। এই নারায়ণ, হেই, শংখ চক্ৰ গদা পদ্মধাৰী যদি কোনোবা আহে, নাই এতিয়া ঘৰত আছো, আজি গোটেই দিনটো কাপোৰ ভাগাৰ লাগছি নহয়, আজি দুই গিলাচ অলপ বেছিকে খাই দিলো, এতিয়া মই এটা আৰু জইণ্ট এটা এটা হেৰি ফুকি ল'ম। আজি এই মিছা মাছ কেইটামান আনিছিলো, মিছা মাছ কেইটামান আনিছিলো, এই তাৰে অলপ ভাজি লৈছো আৰু মোৰ ভাত আৰু এই কালি যোৱাকালি চব্জি অলপ সিজাই থৈছো নহয়, সিজোৱা চব্জিহে খাওঁ মই, এই সিজোৱা চব্জিখিনি মই ৰাখিছো, তাৰে ওপৰত দি দিম আৰু অলপ চই চইচ দি খাই দিম। কেনে আছা কচোন?
ঠিকে আছে।
ল'ৰা ছোৱালী কেইটা কি কৰি আছে?
আছে, ইয়াতে পঢ়ি আছে।
আমি কথা পাতিব পাৰো, পাৰো নোৱাৰো, একো কথা নোকোৱাকে আমি মনে মনে কোনো মোবাইল ফোন
নাম যোৱাৰ পিছত তই মোক পাহৰি যাবি।
সকলো ভূত, যিমান ভূত আছে নহয়, গছ গছনি, ৰাজবংশী, সকলো ভূতৰ ভিতৰতে মই বাস কৰো, গতিকে মই এনেকুৱা পগলা হয় নহয় কচোন? কোনোবাই কৈছে নেকি এনেকুৱা কথা? মই অকল এটাই কাম কৰিব আহিছো, ইউনাইটেড ষ্টেটছ অফ ছেটানিক ডিমনিক পৰ্ণগ্ৰাফিক। ইহঁতে খালি চুদা চুদি, ইহঁতে চুদা চুদিৰ ভিডিঅ' বনোৱাৰ একমাত্ৰ দেশ কোনখন কচোন? কোন?
ইণ্ডিয়াতে কৰিছে আৰম্ভণি কোনে কৰিছে চুদা চুদিৰ ভিডিঅ' ব্লু ফিল্ম দেখুৱাৰ ভিডিঅ' ক'ৰ পৰা আৰম্ভ হৈছে ইংলেণ্ডৰ নেকি আৰম্ভ নহয় ছেন ফ্ৰান্সিস্কো কেলিফৰ্ণিয়া কেলিফৰ্ণিকেশ্যন
যাও চাও, ঠিক আছে। ঐ ভোক লাগিলে তো ভাত খাবি, খাবি নাখা? কাণ থাকিলে তো কিবা শুনবি, নাক থাকিলে গৰু মৰা গৰু ভৰলুত গলে শুংবি, গেলা গোন্ধ, আৰু ধূপৰ গোন্ধটো শুংবি, আৰু বাৰীটো খাৰা হলে তো চুটবি, চুটবি না চুট, এইবিলাক একো মিছা কথা, এইগিলা সব চলি আছে, চলি থাকব, কিন্তু নিজকে গম পোৱাটো। আরে মই কোন হয় ও, কি আইছো এতে, কি করবা আইছো, হই না হনু মানে, হনু মানে মো কি হচ্ছিল জানো না, মোর জীবনের উদ্দেশ্যটো কি কখছো? মো কলো তোর জীবনের উদ্দেশ্য এইটোৱে তোৰ সৰ্বোপৰি প্ৰশ্ন, সবতকে ডাঙৰ প্ৰশ্নটো হল মোৰ জীৱনৰ উদ্দেশ্য কি? মই সুধিলো, তোৰ জীৱন, তই কোন, তই কোন? তেতিয়া সি কলে মই হনুমান। মই কলো মই তাৰ, ঐ তোৰ মই নামটো সোধা নাই, তই কোন? সি কলে মই অঞ্জনীৰ পুত্ৰ কেশৰী নন্দন। ঐ তোৰ মই এই বৰ্ণ হেৰি, তোৰ ফেমিলি কথা সোধা নাই, তই কোন? লাষ্টত সি কৈছে মই এটা বান্দৰ। মই কৈছো তোৰ মই জাতি সোধা নাই, তই কোন? তেতিয়া এই হাত জোৰ কৰি আঁঠু কাঢ়ি বৰি কৈছে মই এটাই কথা জানো যে মই অজ্ঞাত, মই একোৱেই নাজানো। তেতিয়া মই কি কৈছিলো জানে, সাধু সাধু সাধু, তই সকলোতকে সাধু, তই যেতিয়া নিজকে গম পাইছ যে মই একোৱেই নাজানো, একোৱেই যে নাজানো, তেতিয়াহে মোৰ ওচৰত আহিবি, মই কৈ দিম নহয় তই কোন হয়, তই কোন হয়, এই ৰাজবংশী গাই ধাম ধুম তামাম তাল বজাই আছা, তামাম ডেন্স কৰি আছা তাতে, এই বগা হেৰি পিন্ধি কৈছে তই কোন
হয়,
নাম হেৰি থব, এই যিদিনা শুক্লা দশমী তিথি, শুক্লা দশমী তিথি শাওণ মাহৰ, শাওণ মাহৰ শুক্লা দশমী তিথিদিনা আহি যাবি। তোক মই আকৌ 10,000 টকা দি দিম, এইবাৰ 10,000 টকা দি দিম। শুক্লা দশমী তিথি মোৰ জন্মদিন।
আচ্ছা আচ্ছা,
শুক্লা দশমী তিথি শাওণ মাহৰ,
শাওণ মাহত
দেখি ৰাখ, তাৰ আগতে এইখন মই ফিনিচ কৰিম, ফিনিচ এইখন ফিনিচ কৰি আছো। শুন, মোৰ মাইকীজনীয়ে তাৰ চব ফেচবুক টেচবুক অফ কৰি, কাৰণ মোৰ মাইকীজনীক অত্যাচাৰ কৰি দিছে। এতিয়া বাপেকৰ ওচৰত যে আহিব নোৱাৰে, সেইকাৰণে মাকক উৎপাত কৰি দিছে। মাতা 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 চিঞৰি আছে, এইখন ভাঙিব গৈ আছো মই। ঐ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, এই কিৰাম জো বাইডেন, তাহাঁতৰ দুৰ্গতি হৈ গৈছে। কোনদিনা চিলভাৰ মাৰ্কেট, মই কৈছো নহয়, যিদিনাই চিলভাৰ কমেক চিকাগো আলে নহয়, যিদিনাই তহঁতে ৰূপ কিনিব নোৱাৰা হৈ যাবি, সেইদিনাই মোক বাইদেউ দেখা পাবি। ঠিকছে, মাল খাই লৈছো, মদ খাওঁ, এতিয়া দুটা ফুকি দিম, দুটা তামাক ডাঙৰ ফুকি দিম। আপুনি মোক ইগনোৰ কৰিছে, মই ইগনোৰ কাকো নকৰো, বুজি পাইছ, মই কাকো ইগনোৰ
নকৰো।
তহঁতে যে নাভাবিবি যে মই যদি ৰেছপঞ্চ দিয়া নাই, মই যদি ফোন আজিতো তোক ফোন কৰিলো নাই, কৰিলো নাই, গতিকে মই তোক ইগনোৰ কৰিছো নেকি? মই যদি ইগনোৰ কৰা নাই, জানবি মই আছো ইয়াতে, মই সদায় আছিলো, মই কাকো ইগনোৰ নকৰো, মই খালি চাই আছো ইয়াতে। তই মাৰ ওচৰত আহিলে আহিব পাৰা, মোৰ লগত কি কথা, মোৰ লগত কি লেনা দেনা
তোৰ? নাম চাই ভাল পাইছে মাই,
তই জানা, এড্ৰেছ জানা, তাতে আহিবি। মোৰ ৰুমত সোমাবৰ কাৰণে দিগদাৰি আছে, কিন্তু মোৰ ৰুমত সোমাব
নোৱাৰা,
মোৰ ৰুমত সোমাবাক লাগি বহুত টান। তই মাৰ ওচৰত আহিবি, মায়ে লগত কথা পাতিব, তাতে বহিবি, তাতে যাবি, মোৰ ৰুমত সোমাব লাগি বহুত টান। যা থৌ, হৰি ঔম, ফোন উঠাই হেল্ল' নকবি, কোৱা বাদ দি,
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ,
তাকে।